প্ৰথম তিমঠিয় 4 অধ্যায় অধ্যক্ষৰ উপযুক্ত ব্যৱহাৰ। পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে আহিবলগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আঁতৰি গৈ ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনোযোগ দিব। কপট আচৰণেৰে মিছা কথা কোৱাসকলৰ দ্বাৰাই এইবোৰ শিক্ষা দিয়া হ'ব। এনে লোকসকলে নিজৰ বিবেকৰ বিৰুদ্ধে কপট লোৰ ডাক দি নিজক অহাৰ কৰে। এনে মিছলীয়াবোৰে বিয়া কৰাবলৈ নিষেধ কৰে আৰু কিছুমান খাদ্যও খাবলৈ নিষেধ কৰে। কিন্তু যি খাদ্য ঈশ্বৰে সৃজন কৰিছে, সেই খাদ্য যিসকলে সত্যক জানি বিশ্বাস কৰিলে তেওঁলোকে ঈশ্বৰক ধন্যবাদ দি গ্ৰহণ কৰিব পাৰে, কিয়নো ঈশ্বৰৰ সৃষ্টি সকলো বস্তুৱেই উত্তম আৰু ধন্যবাদেৰে সৈতে গ্ৰহণ কৰিলে একোৱেই অগ্ৰাহ্য নহয়। যিহেতু ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনাৰ দ্বাৰাই সকলোকে পবিত্ৰ কৰা হয়, এই সকলো কথা ভাইসকলক মনত পেলাই দিলে তুমি খ্ৰীষ্ট যীশুৰ এজন উত্তম পৰিচাৰক হ'বা, কাৰণ বিশ্বাসৰ বাক্য আৰু উত্তম শিক্ষাৰ অনুকাৰী হৈ তুমি প্ৰতিপালিত হৈছা। কিন্তু নিন্দাযুক্ত, অপবিত্ৰ আৰু বুঢ়ী মানুহৰ অনৰ্থক গল্পকথাত মন নিদি ভক্তিত নিপুণ হ'বলৈ অভ্যাস কৰিবা, কিয়নো শৰীৰ চৰ্চাই কেৱল অলপহে উপকাৰ কৰে কিন্তু ভক্তি সকলো বিষয়ত লাভজনক, কাৰণ সেয়ে বৰ্তমান আৰু ভৱিষ্যত জীৱনৰ আয়ুস লাভৰ নিশ্চয়তা প্ৰদান কৰে। এই কথা বিশ্বাসযোগ্য আৰু সকলোৰে গ্ৰহণ কৰিব পৰা সম্পূৰ্ণ উপযোগী, কিয়নো এই আশাৰে আমি পৰিশ্ৰম কৰোঁ আৰু প্ৰাণপণে কষ্ট কৰোঁ, কাৰণ যিজন সকলো লোকৰ বিশেষকৈ বিশ্বাসীসকলৰ ত্ৰাণকৰ্তা, সেই জীৱনময় ঈশ্বৰৰ ওপৰত আমি ভৰসা কৰোঁ। তুমি এইবোৰ কথা আজ্ঞা দিয়া আৰু শিকোৱা, তোমাৰ অলপ বয়সত সেৱজ্ঞান কৰিবলৈ কাকো নিদিবা, কিন্তু তুমি বাক্যত, আচাৰ ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতাত বিশ্বাস কৰা লোকসকলৰ আৰ্হি হোৱা। মই নোযোৱালৈকে তুমি পঢ়াত উদগনি দিয়াত আৰু শিক্ষা দিয়াত মনোযোগ দি থাকিবা। যিবোৰ তোমাক দিয়া হৈছে সেইবোৰ হবলা নকৰিবা। পৰিচাৰকসকলে যি সময়ত তোমাৰ ওপৰত হাত দিছিল, সেই সময়ত সেই বৰ ভাওবনীৰ দ্বাৰাই তোমাৰ ওপৰত অৰ্পিত হৈছিল। এই বিষয়বোৰত মনোযোগ দি কাৰ্য কৰা আৰু সেইদৰে চলা, তেতিয়াই সকলো লোকৰ আগত তোমাৰ বিশ্বাস বৃদ্ধি আৰু বিশ্বাসৰ ভেটি প্ৰকাশ পাব। তুমি নিজৰ জীৱন আৰু শিক্ষা দিয়া বিষয়ত সাৱধান হোৱা আৰু এই দায়িত্ববোৰ পালন কৰিবা। ইয়াকে কৰিলে তুমি নিজকে আৰু তোমাৰ কথা শুনা লোকসকলকো পৰিত্ৰাণ কৰাব পাৰিবা।